এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাঙৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ৰ গৃহ মুকলি কৰে। ইয়াৰ পাছত তেওঁ বিজেপি কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে এইবাৰ অকলে অৱতীৰ্ণ হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ বাবে দলীয় কাৰ্যকৰ্তাসকলক সকলো বুথক শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাঙত জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। তেওঁ কয় যে জিলাখনত বিগত সময়ছোৱাত 30,000 লোক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে আৰু এইবাৰ 60,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। শিশুৰ বৌদ্ধিক উত্তৰণ তথা প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা 20 জুলাইলৈ গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত শিশু গ্ৰন্থমেলা, সাংস্কৃতিক প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী থাকিব। এই উপলক্ষে আজি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদে আজি এখন সংবাদমেলৰ আয়োজন কৰে। কাইলৈ বিয়লি 3 বজাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ ৰণোজ পেগুৱে এই শিশু মহোৎসৱ উদ্বোধন কৰিব বুলি পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলী আৰু পশ্চিমবংগৰ বিশিষ্ট লেখক চিজাৰ বাগচী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। শিশু মহোৎসৱৰ গ্ৰন্থমেলাত ইতিমধ্যে 30টা গ্ৰন্থ প্ৰতিষ্ঠানে তেওঁলোকৰ শিশু সাহিত্য সম্ভাৰ লৈ অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি শ্ৰীকলিতাই অৱগত কৰে। উল্লেখযোগ্য যে গুৱাহাটী শিশু মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে প্ৰতিদিনে বিয়লি 4 বজাত শিশু চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ৰাছিয়াৰ ছবি ক্ৰমে প্ৰভিনো, আৰ্মেনিয়াৰ ছবি দ্য ছং অৱ ফ্লাইং লিপছকে ধৰি কেইবাখনো দেশী বিদেশী শিশু চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী উলংঘা কৰাৰ অভিযোগত দৰং জিলা প্ৰশাসনে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মঙলদৈ 4টা তেল ডিপো সাময়িকভাৱে বন্ধ কৰি দিছে। বিভাগীয় সূত্ৰৰ উদ্ধৃতিৰে আমাৰ দৰঙৰ সংবাদদাতাই জনোৱা মতে জিলা আয়ুক্তৰ নিৰ্দেশত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তই বিভাগীয় বিষয়াৰ সৈতে তদন্ত চলাওঁতে এই ডিপোকেইটাই অনুজ্ঞাপত্ৰৰ চৰ্তাৱলী উলংঘা কৰাটো প্ৰতীয়মান হয়। পাছত অতিৰিক্ত জিলা আয়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই তেল ডিপোকেইটা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে। চাহ শ্ৰমিকসকলৰ প্ৰাপ্য অধিকাৰ সন্দৰ্ভত 6 দফীয়া দাবীৰে আজি অসম চাহ মজদুৰ সংঘই ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ভুটিয়াচাং চাহ বাগিচাত মঙলদৈ শাখাৰ সভাপতি শান্তিউজ কুজুৰৰ নেতৃত্বত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, উপ কৰ্মচাৰীসকলৰ মজুৰি বৃদ্ধিৰ বাবে চুক্তি স্বাক্ষৰ, বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান, সময়মতে ঘৰ আৰু শৌচালয় নিৰ্মাণ তথা মেৰামতি কৰা আদি বিভিন্ন দাবীৰে শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে পাছত বাগিচা কৰ্তৃপক্ষক তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজিৰে পৰা অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আৱাসিক কৰ্মশালা অনুষ্ঠিত হৈছে। কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত এই কৰ্মশালাত বিভিন্ন জনগোষ্ঠীৰ 120গৰাকী যুৱ শিল্পীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত 18গৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে এই কাৰ্যসূচীৰ তাৎপৰ্য ব্যাখ্যা কৰে। ডিব্ৰুগড় জিলাৰ কুটুহা গাঁও পঞ্চায়তৰ ভগামুৰ তিনিয়ালি গাঁৱৰ মথাউৰি পাৰত আজি এটা মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা মৃতদেহটো অঞ্চলটোৰ 29 বছৰীয়া যুৱক বিতুপন হাজৰিকাৰ বুলি চিনাক্ত কৰা হৈছে। কালিৰে পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ আজি তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পাছত সেই স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ছিংগাপুৰত চলি থকা বিশ্ব ৰেংকিং লাইন চিটি কাপ লন বল প্ৰতিযোগিতাত অসমৰ পুতুল সোণোৱালে ৰূপৰ পদক জয় কৰিছে। লন বলৰ পুৰুষ যুটীত পুতুলে ঝাৰখণ্ডৰ দিনেশ কুমাৰৰ সৈতে খেলি ৰূপৰ পদক জয় কৰিবলৈ সমৰ্থ হয়। অসম লন বল সন্থাই খেলুৱৈ দুগৰাকীক এই সাফল্যৰ বাবে অভিনন্দন জনাইছে। বজালী জিলাৰ পূব বৰালা গাঁও নিবাসী বিশিষ্ট সমাজসেৱী মদন চন্দ্ৰ ৰয়ৰ আজি দুপৰীয়া বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। তেওঁৰ মৃত্যুত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকী সাংসদ, বিধায়ক তথা অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।